এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি পঢ়িছো মঞ্জিত গগৈয়ে। ৰাজ্য চৰকাৰৰ স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে আজি 400 গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়ক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে যোৱা 5 জুন পৰ্যন্ত 119,969 গৰাকী চিকিৎসা আৰু স্বাস্থ্য বিষয়াক নিযুক্তি প্ৰদান কৰে। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGC-য়ে শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে দেশ বিদেশৰ বিশেষজ্ঞৰ পৰামৰ্শ অনুযায়ী কাম কৰি আছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণ হোৱা নাই। প্ৰতিষ্ঠানটোৱে গেছ নিৰ্গমন হৈ থকা 147 নম্বৰ ৰিগৰ খননৰ দায়িত্বত থকা SK পেট্ৰ নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৰ বিৰুদ্ধে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। কালি ONGC-ৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰীয়ে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে তদন্তৰ প্ৰতিবেদন অহাৰ পাছতেই নিগমে উচিত পদক্ষেপ গ্ৰহণ কৰিব। গেছ নিৰ্গমন ৰোধৰ বাবে অগ্নি নিৰ্বাপন দলে অহৰহ কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। এই ঘটনাৰ পৰা শিক্ষা লৈ ONGC-য়ে ভৱিষ্যতে এনেধৰণৰ ঘটনা ৰোধৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ প্ৰতিশ্ৰুতি দিয়ে। ইপিনে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কালি তৈল ক্ষেত্ৰখনত হৈ থকা গেছ নিৰ্গমন ৰোধ কৰাৰ বাবে ONGC-য়ে চলাই থকা প্ৰচেষ্টাৰ বুজ লয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ONGC-ৰ বিভিন্ন কেন্দ্ৰৰ পৰা বিশেষজ্ঞ লোকসকলক অনা হৈছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন পাম্প ব্যৱহাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰৰ ভটিয়াপাৰৰ ONGC-ৰ গেছ নিৰ্গমনৰ ফলত ক্ষতিগ্ৰস্ত 332টা পৰিয়ালক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 25,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা কালি এখন সংবাদমেলত ঘোষণা কৰাৰ পাছত এই গেছ নিৰ্গমন ৰোধৰ বাবে আমেৰিকাৰ এগৰাকী বিশেষজ্ঞক আহ্বান জনোৱা হৈছে আৰু শীঘ্ৰে এই সমস্যাৰ সমাধান হ'ব বুলি উল্লেখ কৰে। ডিব্ৰুগড়ৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি অহা 20 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ প্ৰভাতী বিমান সেৱা আৰম্ভ হ'ব। সেইদিনাই যোৰহাটৰ পৰা নতুন দিল্লীলৈ আন এখন নতুন বিমানৰ উৰণো আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ 3খন জিলা ডিব্ৰুগড়, লখিমপুৰ আৰু শিৱসাগৰ ভ্ৰমণ সামৰি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত এখন সংবাদমেলত কালি এই কথা প্ৰকাশ কৰে। ইণ্ডিগো বিমান সংস্থাৰ সৈতে হোৱা বৈঠক মৰ্মে এই সেৱা আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। জলসিঞ্চন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কালি জিলা আয়ুক্তৰ কাৰ্যালয়ত জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়, এটিকলি দুটি পাঠ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান, মিছন বসুন্ধৰা আৰু অন্যান্য আঁচনিক লৈ আলোচনা কৰা হয়। সাংসদ ৰঞ্জিত দত্ত, বিধায়ক উৎপল বৰা, দিগন্ত ঘাটোৱাল, প্ৰমোদ বৰঠাকুৰ, আয়ুক্ত মনীন্দ্ৰ নাথ আঁতিৰ লগতে উচ্চ পদস্থ বিষয়াসকল বৈঠকত উপস্থিত থাকে। মৰাণসভা, সদৌ মৰাণ ছাত্ৰ সন্থাকে ধৰি মৰাণ জনজাতীয় কেইবাটাও সংগঠনে কালি ডিব্ৰুগড়ৰ অসম সচিবালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জনগোষ্ঠীটোৰ বহুকেইটা দাবী উপস্থাপন কৰে। সংগঠনকেইটাই মৰাণ জনজাতিক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান, মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, অৰুণাচল প্ৰদেশত বাস কৰা মৰাণসকলৰ সমস্যাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰে। তেওঁলোকে লগতে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি গাঁৱৰ পানীত পৰি মৃত্যু হোৱা সুমন মৰাণ নামৰ যুৱকগৰাকীৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায়। ডঃ শৰ্মাই এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই দৰিদ্ৰ পৰিয়ালটোলৈ 5 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়। মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কেৱল মৰাণ জনজাতীয় ভোটাৰ আৰু মটক স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত কেৱল মটক জনজাতীয় ভোটাৰেহে ভোটদান কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ কয় যে প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজি আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ বাবে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত কালিৰে পৰা 3দিনীয়াকৈ ৰেচম বিভাগৰ উদ্যোগত এখন কৰ্মশালা অনুষ্ঠিত হৈছে। জিলাখনৰ ৰেচম শিল্প অধীক্ষক কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা এই কৰ্মশালাত 125 মহিলা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাতেই কালি ৰেচম বিভাগৰ কাৰ্যবাহী সদস্যা কাছে ৰংপিপিয়ে সূতা কটা সামগ্ৰীও বিনামূলীয়াকৈ বিতৰণ কৰে। বৰাক উপত্যকাৰ শিলচৰৰ সমীপৰ শ্ৰীকণাত নিৰ্মীয়মান বৰাক উপত্যকা সচিবালয়ৰ কাম চলিত বছৰৰ ডিচেম্বৰ নাইবা অহা বছৰৰ জানুৱাৰীত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। সচিবালয় নিৰ্মাণ কাৰ্য প্ৰায় 53% সম্পূৰ্ণ হৈছে বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয় সূত্ৰই প্ৰকাশ কৰিছে। মূল সচিবালয়কে ধৰি মুঠ 7টা ভৱনৰ নিৰ্মাণ কাৰ্য চলি আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।